এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নন্দ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যজুৰি ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান আকৰ্ষণীয় পৰ্যায়ত। বিজেপিৰ হৈ আজি অমিত শ্বাহৰ ঢেকীয়াজুলি আৰু চামতাত নিৰ্বাচনী সভা। লখিমপুৰত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ প্ৰচাৰ। মেৰা বুথ সবচে মজবুত কাৰ্যসূচীৰ অধীনত বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাইলৈ অসমৰ দলীয় কৰ্মীৰে মত বিনিময়। উত্তৰ পূৰ্বাঞ্চলত সৌৰ শক্তি আঁচনিৰ সদ্ব্যৱহাৰ হোৱা বুলি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ানছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি। বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যজুৰি ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীৱ হৈ উঠিছে। শাসক বিৰোধী উভয়ে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে উঠি পৰি লাগিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে। তেওঁ নলবাৰী জিলাৰ চামতাত আন এখন নিৰ্বাচনী সভাতো ভাষণ দিব। প্ৰচাৰৰ বাবে ৰাজ্যখনলৈ অহা শ্ৰীশ্বাহে কালি গুৱাহাটীত এটা ৰোড শ্বত অংশগ্ৰহণ কৰি গুৱাহাটীৰ চাৰিওটা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে আজি মাৰ্ঘেৰিটা, জোনাই আৰু গোগামুখৰ তিনিখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। আজি ডিব্ৰুগড়ত তেওঁ প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানত অংশগ্ৰহণ কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি চাৰিটা সমষ্টি ক্ৰমে বোকাজান, ডিফু, হাওৰাঘাট আৰু আমৃত বিজয় সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰিব। বিজেপিৰ আন এজন জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি লখিমপুৰ আৰু ঢকুৱাখনা সমষ্টিত প্ৰচাৰ চলাইছে। তেওঁ ঘিলামৰা আৰু বগীনদীত দুখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। একেদৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে আজি বিৰোধী প্ৰাৰ্থীৰ হৈ অসমত প্ৰচাৰ চলাব। লখিমপুৰত শ্ৰীখাৰ্গেই বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰিব। ইপিনে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 1, 5 আৰু 6 এপ্ৰিলত ৰাজ্যৰ বিভিন্ন স্থানত প্ৰচাৰ চলাব। মেৰা বুথ সবচে মজবুত কাৰ্যসূচীৰ অধীনত নমো এপৰ জৰিয়তে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অসম আৰু পুডুচেৰীৰ দলীয় কৰ্মীসকলৰ সৈতে মত বিনিময় কৰিব। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে কয় যে বিগত দশকত অসমৰ প্ৰগতিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে আৰু ৰাজ্যখন সকলো ক্ষেত্ৰৰ উন্নয়নমুখী যাত্ৰাৰ বাবে জনাজাত হৈ পৰিছে। শ্ৰীমোদীয়ে কয় যে এনে উন্নয়নমূলক কাম কাজৰ বাবেই ৰাজ্যখনৰ জনসাধাৰণে দ্বৈত ইঞ্জিনৰ NDA-ক পৰৱৰ্তী 5 বছৰৰ বাবে পুনৰ ক্ষমতালৈ অনাৰ সিদ্ধান্ত লৈছে। ৰাজ্যত বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন জিলা প্ৰশাসনে ভোটগ্ৰহণ সুকলমে অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে। জিলাই জিলাই প্ৰিজাইডিং আৰু পলিং বিষয়াসকলৰ প্ৰশিক্ষণ চলি থকাৰ লগতে বিভিন্ন সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হৈছে। যোৰহাট জিলা নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত কালি দ্বিতীয় আৰু তৃতীয় স্তৰৰ পলিং বিষয়াসকলৰ বিশেষ প্ৰশিক্ষণ সম্পন্ন হয়। চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয় আৰু দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ত অনুষ্ঠিত এই প্ৰশিক্ষণ শিবিৰত জিলাখনৰ অভিজ্ঞ মুখ্য প্ৰশিক্ষকসকলে পলিং বিষয়াসকলক ভোটগ্ৰহণৰ বিভিন্ন কাৰিকৰী দিশ আৰু EVM VVPAT যন্ত্ৰৰ ব্যৱহাৰ আৰু পৰিচালনা সন্দৰ্ভত অৱগত কৰে। জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া জয় শিৱানীয়ে জিলাখনৰ চাৰিওটা বিধানসভা সমষ্টিৰ নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে ডাক বেলট পেপাৰ মুদ্ৰণৰ কাম চলি থকা ছপাশালসমূহ পৰিদৰ্শন কৰে। জিলা আয়ুক্তগৰাকীয়ে ডাক বেলট পেপাৰ সম্পৰ্কীয় কামবোৰ স্বচ্ছতা আৰু গোপনীয়তা বজাই ৰাখি নিয়াৰিকৈ কৰিবলৈ সংশ্লিষ্ট পক্ষক নিৰ্দেশ দিয়ে। ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত কালি ভোটগ্ৰহণকাৰী বিষয়াসকলৰ এটা বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই প্ৰশিক্ষণৰ জৰিয়তে বিষয়াসকলক নিৰ্বাচনী প্ৰক্ৰিয়াৰ বিষয়ে সামগ্ৰিক জ্ঞান দিয়া হয়। বজালী প্ৰশাসনে জিলাখনৰ ভৱানীপুৰ, সৰভোগ আৰু বজালী বিধানসভা সমষ্টিৰ প্ৰাৰ্থীসকলৰ ব্যয়ৰ হিচাপ পৰীক্ষাৰ বাবে 3টা পৃথক দিন ঘোষণা কৰিছে। সেই অনুসৰি 28 মাৰ্চ, 1 এপ্ৰিল আৰু 6 এপ্ৰিলত সকলো প্ৰাৰ্থী বা তেওঁলোকৰ অনুমোদিত এজেণ্টসকলে ব্যয় নিৰীক্ষণ দলৰ ওচৰত ব্যয় ব্যৱস্থাপনা আৰু আনুষংগিক নথিপত্ৰ দাখিল কৰিব লাগিব। শ্ৰীভূমি জিলা প্ৰশাসনে নিৰ্বাচনী প্ৰক্ৰিয়াত স্বচ্ছতা নিশ্চিত কৰাৰ বাবে বিশেষ উদ্যোগ লৈছে। এই অনুসৰি নিৰ্বাচনী অনিয়ম বা আদৰ্শ আচৰণবিধি উলংঘনৰ অভিযোগ দাখিল কৰিবলৈ ফোন নম্বৰ মুকলি কৰা হৈছে। নগাঁৱত কালি নিৰ্বাচনত নিয়োজিত আৰক্ষী আৰু অসামৰিক বাহিনীৰ বিষয়াসকলৰ এখন গুৰুত্বপূৰ্ণ যৌথ সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া দেৱাশীষ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত কেইবাগৰাকীও জ্যেষ্ঠ পৰ্যবেক্ষক উপস্থিত থাকে। সভাত উপস্থিত থকা অসামৰিক মাণ্ডলিক আৰু খণ্ড বিষয়াৰ লগতে আৰক্ষী মাণ্ডলিক আৰু খণ্ড বিষয়াসকলক নিৰ্বাচন প্ৰক্ৰিয়াটো সম্পূৰ্ণ স্বচ্ছ আৰু নিৰপেক্ষভাৱে সম্পন্ন কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ জিলা আয়ুক্তগৰাকীয়ে পৰামৰ্শ দিয়ে। পশ্চিম কাৰ্বি আংলঙত প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু ভোটগ্ৰহণত অংশগ্ৰহণ কাৰ্যসূচীৰ অধীনত ভোটদাতাৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে সৃজনীমূলক আৰু প্ৰভাৱশালী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এনে ব্যৱস্থাৰ অংশ হিচাপে কালি হামৰেণৰ সাপ্তাহিক বজাৰত স্থানীয় শিল্পীসকলে সজাগতা গীত, প্ৰেৰণাদায়ক ভাষণ আৰু বাটৰ নাটেৰে ভোটদাতাসকলক আকৰ্ষিত কৰে। কোকৰাঝাৰৰ তেলিপাৰা, ফেইলাগুৰি, শ্ৰীৰামপুৰকে ধৰি বিভিন্ন এলেকাত বিবেক ভোট আৰু সময়মতে ভোটদানৰ গুৰুত্বত আলোকপাত কৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। জিলাখনৰ হাতীধুৰা উন্নয়ন খণ্ডৰ নিৰ্বাচনী এলেকাসমূহতো এলানি সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ধুবুৰীত জিলা নিৰ্বাচনী বিষয়াই ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে শিহুৰীয়া নামৰ শুভংকৰ মুকলি কৰিছে। জিলাখনত চুইপ বাহনো মুকলি কৰা হৈছে। একেদৰে ধেমাজি জিলাত ভোটদাতাসকলক ভোটদানৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে ভাদৈ শীৰ্ষক শুভংকৰ মুকলি কৰা হৈছে। দৰং জিলা প্ৰশাসনেও ওজা নামৰ শুভংকৰ মুকলি কৰিছে। জিলা নিৰ্বাচনী বিষয়া আয়ুষী জৈনে কালি দৰঙৰ চহকী লোকসংগীত ওজাপাদী বৰঢোল আৰু দৰঙৰ গৌৰৱ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ এটা খৰ্গযুক্ত গৌৰৱ প্ৰতীক হিচাপে লৈ প্ৰস্তুত কৰা এই শুভংকৰটো মুকলি কৰে। ইয়াৰ লগতে নৱপ্ৰজন্মৰ ভোটদাতাসকলক আকৰ্ষণ কৰাৰ উদ্দেশ্যে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ এটা চেলফি পইণ্টো মুকলি কৰা হয়। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম এছিয়াৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি পেট্ৰল আৰু ডিজেলক লৈ বিশ্বৰ বিভিন্ন প্ৰান্তত সংকটৰ সৃষ্টি হোৱা বুলি প্ৰকাশ কৰিছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশবাসীক উদ্দেশ্যি শ্ৰীমোদীয়ে আজি কয় যে অঞ্চলটো ভাৰতৰ চাহিদাৰ গুৰুত্ব কেন্দ্ৰ হোৱাৰ বাবে বৰ্তমানৰ সময়ত প্ৰত্যাহ্বানপূৰ্ণ হৈ পৰিছে। তেওঁ কয় যে বিগত এটা দশকত বিশ্বৰ বিভিন্ন দেশৰ সৈতে দেশৰ পৰা লাভ কৰা সমৰ্থন আৰু ভাৰতে গঢ়ি তোলা সামৰ্থ্যৰ বাবে দেশে এই পৰিস্থিতিৰ সন্মুখীন হবলৈ সমৰ্থ হৈছে। দেশত সৌৰ শক্তিৰ ব্যৱহাৰৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে উত্তৰ পূৰ্বাঞ্চলৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰে। তেওঁ কয় যে উত্তৰ পূব ভাৰতত প্ৰধানমন্ত্ৰী সৌৰ শক্তি আঁচনিৰ সদ্ব্যৱহাৰ হোৱা পৰিলক্ষিত হৈছে। আজি দেশৰ বিভিন্ন স্থানত সৌৰ শক্তি সুলভ হৈ পৰা বুলিও শ্ৰীমোদীয়ে উল্লেখ কৰে। যোৰহাটৰ পুৰণি বালিবাটত কালি সংঘটিত এটা হত্যাকাণ্ডৰ ঘটনাত আৰ্ট এণ্ড ক্ৰাফ্ট নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত হয়। এই অগ্নিকাণ্ডত বহু লক্ষাধিক টকাৰ সা সম্পত্তি জুইত জাহ যায় বুলি আমাৰ সংবাদদাতাই জনাইছে। অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ীৰে জুই নিৰ্বাপনৰ চেষ্টা চলোৱা হয়। হজ কমিটীয়ে চলিত বৰ্ষৰ হজ যাত্ৰাৰ বাবে বাছনি লাভ কৰা যাত্ৰীসকলক 31 মাৰ্চৰ ভিতৰত যাৱতীয় ব্যয়ৰ বাকী ধন জমা দিয়াৰ নিৰ্দেশ দিছে। এনে কৰাত ব্যৰ্থ হোৱা যাত্ৰীসকলৰ বিমান টিকট বুকিং কৰিব পৰা নাযাব বুলি কমিটীয়ে স্পষ্ট কৰি দিছে। অসম, মেঘালয়, নাগালেণ্ডকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ যুটীয়া ৰাজ্যিক হজ কমিটীৰ এগৰাকী বিষয়াই প্ৰকাশ কৰা মতে গুৱাহাটীৰ পৰা ৰাওনা হ'বলগীয়া যাত্ৰীসকলে যাত্ৰাৰ বাবদ সৰ্বাধিক 3,89,850 টকা বহন কৰিব লাগিব। শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ বিচাৰৰ বাবে গঠন কৰা দ্ৰুত আদালতখনৰ কাম কাজ কামৰূপ মহানগৰ জিলা ছেছন ন্যায়াধীশৰ আদালত চৌহদত খালী হৈ থকা 3 নম্বৰ আদালতখনতে দ্ৰুত আদালতৰ কাম কাজ শীঘ্ৰেই আৰম্ভ হ'ব। গুৱাহাটী উচ্চ ন্যায়ালয়ে কাম কাজ আৰম্ভ কৰাৰ স্বাৰ্থত ন্যায়াধীশ শৰ্মিলা ভূঞাক আদালতখনৰ দায়িত্ব গ্ৰহণৰ বাবে বাক্সাৰ পৰা গুৱাহাটীলৈ বদলি কৰিছে। ন্যায়াধীশগৰাকীক 30 মাৰ্চৰ পূৰ্বে গুৱাহাটীত যোগদানৰ বাবে নিৰ্দেশ দিয়া হৈছে। ন্যায়াধীশ ভূঞাই যোগদান কৰাৰ পাছত আদালতখনৰ কাম কাজ আৰম্ভ হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছ কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বেংগালুৰু এম চিন্নাস্বামী ষ্টেডিয়ামত কালি আৰম্ভ হোৱা এই প্ৰতিযোগিতাৰ প্ৰথমখন খেলত যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ছানৰাইজাৰ্ছ হায়দৰাবাদক 6 উইকেটত পৰাস্ত কৰে। বাংগালুৰু দলে 202 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 15 অভাৰ আৰু 4টা বলত 4টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। ইয়াৰ লগে লগে দলটোৱে IPLৰ ইতিহাসত আটাইতকৈ কম বলত 200তকৈ অধিক ৰাণৰ লক্ষ্য সফলতাৰে অতিক্ৰম কৰাৰ কৃতিত্ব অৰ্জন কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ বিৰাট কোহলীয়ে সৰ্বাধিক 69 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। দেৱদত্ত পদিককলে 61 আৰু ৰজত পাটিদাৰে 31 ৰাণৰ বৰঙণি আগবঢ়ায়। ইয়াৰ পূৰ্বে ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি 20 অভাৰত 9টা উইকেটৰ বিনিময়ত 201 ৰাণ কৰে। দলৰ হৈ ঈশান কিষাণে 38টা বলত 80 ৰাণ কৰে। প্ৰথমবাৰৰ বাবে IPLত ভাগ লোৱা জেকব দফিয়ে বেংগালুৰুৰ হৈ 3টা উইকেট দখল কৰে। দফিক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌবাৰ পঢ়ি দিছো। বিধানসভা নিৰ্বাচনৰ দিন চমুচাপি অহাৰ লগে লগে ৰাজ্যজুৰি ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান আকৰ্ষণীয় পৰ্যায়ত। বিজেপিৰ হৈ আজি অমিত শ্বাহৰ ঢেকীয়াজুলি আৰু চামতাত নিৰ্বাচনী সভা। লখিমপুৰত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ প্ৰচাৰ। মেৰা বুথ সবচে মজবুত কাৰ্যসূচীৰ অধীনত বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাইলৈ অসমৰ দলীয় কৰ্মীৰে মত বিনিময়। উত্তৰ পূৰ্বাঞ্চলত সৌৰ শক্তি আঁচনিৰ সদ্ব্যৱহাৰ হোৱা বুলি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ানছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন দিনৰ 1:40 বজাত শুনিবলৈ পাব।